নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ তামোৰপুৰত প্ৰচাৰ অভিযান। দীপৰবিলৰ বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতি প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক লৈ জাননী জাৰিত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মঙলবাৰ পৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদকে ধৰি বিৰোধী কংগ্ৰেছ, আম আদমী পাৰ্টী, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰ, মৰিয়নি আৰু নাজিৰাত নিৰ্বাচনী সভাত ভাগ ল'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাব। ইপিনে অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তইও মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। সমষ্টিটোৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিত কংগ্ৰেছ, চি পি আই এম, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি তামোলপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কালি নাহৰকটীয়াৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে। প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰত ব্যাপক সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। শ্ৰীগগৈৰ প্ৰচাৰ অভিযানত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও বিৰোধী ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰে। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি চৰাইদেউ যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলায়। চৰাইদেউ বিধানসভা সমষ্টিৰ তিনিটা স্থানত তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰত অনুষ্ঠিত নিৰ্বাচনী সভাতো তপন গগৈক ভোট দিবলৈ ৰাইজলৈ আহান জনায়। মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাট সমষ্টিৰ অন্তৰ্গত ঘৰফলীয়াত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। গৌৰৱ গগৈয়ে যোৰহাটৰ গড়মূৰত দলীয় সমৰ্থকক লৈ মটৰ চাইকেল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কাজিৰঙা সমষ্টিৰ ৰজলিনা তিৰ্তীয়েও প্ৰচাৰ অব্যাহত ৰাখিছে। নৱগঠিত কাজিৰঙা সমষ্টিৰ অন্তৰ্গত ৰাজাগাঁও, বৰপথাৰ, শিঙিমাৰী আৰু বকুলগুৰিত ৰজলিনা তিৰ্তীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত প্ৰাৰ্থীগৰাকীক জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সহযোগ কৰে। আনহাতে চিৰাঙৰ বিজনীত বিজেপিৰ যোগদান কাৰ্যসূচী অব্যাহত আছে। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত 5 শতাধিক যুৱক যুৱতীয়ে বিজেপিত যোগদান কৰে। কোকৰাঝাৰতো ইউ পি পি এলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটাত অসম গণ পৰিষদৰ বুথ সমিতিৰ এখন কৰ্মী সভা আজি অনুষ্ঠিত হয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগ্ৰপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কাৰ্যালয়ত অনুষ্ঠিত কৰ্মী সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে। বিভিন্ন বুথ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই সভাখনত কলিতাই বুথ শক্তিশালী কৰিবলৈ সকলোকে সৰ্বাধিক গুৰুত্ব দিবলৈ আহান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰবিলৰ বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতি প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকে গ্ৰহণ কৰা সিদ্ধান্তক লৈ জাননী জাৰি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ অন্যতম বৃহৎ জলাশয়টোৰ সুৰক্ষাক লৈ ন্যায়ালয়ত বিচৰাধীন এটা গোচৰত দাখিল কৰা এখন হস্তক্ষেপমূলক আবেদনৰ শুনানিৰ পাছত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই ৰায় দিয়ে। শুনানিত ৰাজ্য চৰকাৰৰ পৰা সদৰি কৰা হয় যে যোৱা 27 মাৰ্চত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত দীপৰবিলৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো জাননী জাৰি কৰা হোৱা নাই। জাননী জাৰি কৰিবলৈ হলে প্ৰথমতে ৰাজ্যিক পৰ্যায়ৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বন্যপ্ৰাণী পৰিষদৰ পৰা অনুমতি ল'ব লাগিব। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰো অনুমতিৰ দৰকাৰ আছে। তেনে অনুমতি এই পৰ্যন্ত নথকাৰ বাবেই কেবিনেট সিদ্ধান্তৰ ভিত্তিত চৰকাৰে জাননী জাৰি কৰিব পৰা নাই। উল্লেখযোগ্য যে 2009 চনত দীপৰবিলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰা হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত যথেষ্ট কঠোৰ হৈছে। এই দুয়োটা দিনতে প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ ল'ব লাগিব। ভাৰতৰ নিৰ্বাচন আয়োগৰ সচিব ৰাজেশ কুমাৰ সিঙে যোৱা 1 এপ্ৰিলত এখন পত্ৰযোগে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ এই নিৰ্দেশনা প্ৰদান কৰিছে। পত্ৰযোগে কোৱা হৈছে যে এনে বহু বিজ্ঞাপনে নিৰ্বাচনত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে নিৰপেক্ষ ভোটদানত বাধাৰ সৃষ্টি কৰে। সেয়ে ভাৰতীয় সংবিধানৰ 324 নম্বৰ ধাৰা অনুযায়ী নিৰ্বাচন আয়োগে পূৰ্বে অনুমতি নোলোৱা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এম মেচিনৰ ওপৰত দেশৰ নিৰ্বাচন আয়োগে চোকা নজৰ ৰাখিব। নিৰ্বাচন সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে। সেইমৰ্মে আয়োগে ই ভি এমৰ গতিপথ অহৰহ নজৰত ৰাখিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে সামাজিক মাধ্যমযোগে 15 লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাতৰি ভুৱা বুলি অভিহিত কৰিছে। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ কৰিছে। জনসাধাৰণে বিশ্বাসযোগ্য তথ্যৰ বাবে আয়োগৰ চৰকাৰী ৱেবছাইট চাব লাগে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পাছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত একত্ৰীকৰণ হ'ব বুলি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে এখন নিৰ্বাচনী সভাত প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে এখন প্ৰচাৰ সভাত অংশ লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই কথা প্ৰকাশ কৰে। নালাগড় ডঃ ভূপেন হাজৰিকা মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত এই নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী 7 দিনত বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত আজি একেধৰণৰ বতৰ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্ৰশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীত বহু বিকল্প প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্ৰশ্নসমূহ পূৰ্বৰ 40% পৰা 50% বৃদ্ধি কৰা হৈছে। আনহাতে 2024-25 শিক্ষাবৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ 40% পৰা 30% হ্ৰাস কৰা হৈছে। অৱশ্যে 2024-25 শৈক্ষিক বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নকাকতৰ গাঁথনিত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। বাপতি সাহু ৰঙালী বিহুটোলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত বয়ন শিল্পৰ সৈতে জড়িত শিল্পীসকল দুশ্চিন্তাত পৰিছে। তেওঁ এইবাৰ পাট মুগা কাপোৰৰ বিক্ৰী যথেষ্ট হ্ৰাস পোৱা বুলি শুৱালকুছিৰ বস্ত্ৰ ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে। ইপিনে এছাম অসাধু ব্যৱসায়ীয়ে শুৱালকুছিৰ পাট কাপোৰৰ আৰ্হিত বহিঃৰাজ্যৰ পাৱাৰ লুমত উৎপাদিত অতি নিম্নমানৰ বেনাৰসী আৰু পলিয়াষ্টাৰ মেখেলা চাদৰ বিক্ৰী কৰি শুৱালকুছিৰ বস্ত্ৰশিল্পলৈ সংকেত কঢ়িয়াই আনিছে। শুৱালকুছিৰ আপুৰুগীয়া বস্ত্ৰশিল্পক জীয়াই ৰাখিবলৈ বস্ত্ৰ ব্যৱসায়ীসকলে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে কৈছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচাংক আধাৰিত মুদ্ৰাস্ফীতি 4.5% হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বিমাসিক মুদ্ৰানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2022 চনৰ এপ্ৰিলৰ 7.8% তুলনাত মুদ্ৰাস্ফীতি যথেষ্ট হ্ৰাস পাইছে। তেওঁ লগতে কয় যে মুদ্ৰাস্ফীতি হ্ৰাস পাইছে যদিও এই হাৰ এতিয়াও চৰকাৰে নিৰ্ধাৰণ কৰা 4%ৰ ওপৰত আছে। গৱৰ্ণৰগৰাকীয়ে কয় যে 2024-25 বৰ্ষৰ বাবে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7% হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া অসম ভ্ৰমণসূচীৰ সময়ত হোজাই, লখিমপুৰ আৰু গহপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে অহা 17 এপ্ৰিলত নলবাৰীত হ'বলগীয়া এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিছে। লগতে দলীয় প্ৰচাৰত স্মৃতি ইৰাণী, সাংসদ মনোজ তিৱাৰীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি মন্ত্ৰী মল্ল বৰুৱাই প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ চাইচালী ঘাটত গা দিবলৈ গৈ কালি মহানগৰীৰ তিনিটিকৈ কিশোৰৰ সলিল সমাধি ঘটে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই দেৱজিত ভূঞা আৰু কুকিল দাস নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় যদিও বাতৰি লিখাৰ পৰলৈ ৰাহুল দাস নামৰ কিশোৰজনৰ মৃতদেহৰ সন্ধান উলিয়াব পৰা নাই। মৃত ৰাহুল দাসৰ সন্ধানত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানে আজি ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু নমিতা মিশ্ৰ সফল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সফল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আগবাৰ মানস প্ৰতিম শৰ্মাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 জয়পুৰত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাজিত কৰে। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰৰ 5 উইকেটৰ বিনিময়ত 165 ৰাণ সংগ্ৰহ কৰে। 166 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 11টা বল বাকী থকা অৱস্থাতেই 6 উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। হায়দৰাবাদৰ হৈ অভিষেক শৰ্মাই মাত্ৰ 12টা বলত 37 ৰাণ কৰাৰ বিপৰীতে এইদৰে মাৰ্কামে 37টা বলত 50 ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ হৈ শিৱম দেৱে সৰ্বাধিক 45 ৰাণ কৰে। অভিষেক শৰ্মাৰ প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এতিয়া সোধক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম বিস্তাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে ৰত্ন দাসে।
অভয়াৰণ্য সংৰক্ষণৰ বাতৰি সিদ্ধান্ত সঠিক নহয় বুলি মন্তব্য প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশৰ বাতৰি দাৰক অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি একাদশ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰু মূল্যায়ন পদ্ধতিত ঘটোৱা সাল সলনিৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰদ চিমেণ্ট চাউল আলুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে দৰিদ্ৰত বছৰি 1,00,000 টকাৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে বিজেপিৰ পূৰ্বে প্ৰকাশ কৰা ইস্তাহাৰৰ বাতৰিকো প্ৰথম পৃষ্ঠাত স্থান দিছে। নিৰ্বাচনী প্ৰচাৰত অদৃশ্যতা নিৰাপদ দূৰত্বত অৱস্থান শাসক বিৰোধী শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ গুৱাহাটীৰ চুনচালিত 3গৰাকী কিশোৰৰ সলিল সমাধিৰ বাতৰি মৰাণৰ বাৰ্তা কাকতৰ লগতে দৈনিক অসম আমাৰ অসম দৈনিক জনমভূমি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিগত বৰ্ষত পথ দুৰ্ঘটনাৰ পৰিমাণ 20.9% হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মন্তব্যৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে স্বাভাৱিকৰ নগৰ বৃদ্ধি আৰু মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ দূৰ কৰাৰ প্ৰতিশ্ৰুতিসমূহেৰে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰৰ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰী বিদ্যেশ্বৰী বৰাৰ আজি পুৱা হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ, বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী কমলপুৰত প্ৰচাৰ অভিযান। বিপ্লৱৰ মৃতপ্ৰায় অভয়াৰণ্যৰ স্বীকৃতি প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক লৈ জাননী জাৰিত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মঙলবাৰ পৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। আমাৰ আঞ্চলিক বতৰ আজি